এয়া আকাশবাণী। বাতৰি পঢ়িছো হাস্যতী চক্ৰৱৰ্তীয়ে। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ একেৰাহে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে আৰু চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে যে তেওঁৰ জীৱনৰ প্ৰতিটো ক্ষণ ডঃ বাবা চাহেব আম্বেদকাৰ প্ৰণোদিত সংবিধানৰ মহান প্ৰমূল্যৰাজি অক্ষুণ্ণ ৰখাৰ নামত উৎসৰ্গিত। কংগ্ৰেছে মহাম্মা গান্ধী, ছত্ৰপতি শিৱাজী মহাৰাজ আৰু ডঃ ভীমৰাও ৰামজী আম্বেদকাৰৰ প্ৰতিমূৰ্তি সংসদ ভৱন চৌহদৰ মূল স্থানৰ পৰা আন ঠাইলৈ স্থানান্তৰিত কৰাৰ বাবে চৰকাৰে লোৱা পদক্ষেপক সমালোচনা কৰিছে। আৰু কানাডা আজি নিউয়ৰ্কত হ'বলগীয়া টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আয়াৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ সন্ধিয়া 4 বজাত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানত একেৰাহে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। নতুন দিল্লীত আজি অনুষ্ঠিত ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা এন ডি এৰ সংসদীয় দলৰ বৈঠকৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এই কথা প্ৰকাশ কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে নৰেন্দ্ৰ মোদী আৰু তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলক শপত বাক্য পাঠ কৰোৱাব। ইয়াৰ পূৰ্বে এন ডি এৰ সংসদীয় দলে সৰ্বসন্মতিক্ৰমে নৰেন্দ্ৰ মোদীক ইয়াৰ নেতা বাছনি কৰিছে। নতুন দিল্লীত আজি অনুষ্ঠিত এন ডি এৰ সংসদীয় দলৰ বৈঠকত বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে শ্ৰীমোদীক এন ডি এৰ নেতা বাছনি কৰাৰ বাবে এটা প্ৰস্তাৱ উত্থাপন কৰে আৰু মিত্ৰজোঁটৰ সকলো সহযোগী দলৰ নেতৃবৰ্গই প্ৰস্তাৱটোৰ প্ৰতি সমৰ্থন আগবঢ়ায়। শ্ৰীমোদীক লোকসভাত বিজেপিৰ নেতা আৰু বিজেপিৰ সংসদীয় দলৰ নেতা হিচাপেও বাছনি কৰা হৈছে। শ্ৰীমোদীৰ নাম প্ৰস্তাৱ কৰি কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে কয় যে তেওঁ এই পদৰ বাবে আটাইতকৈ উপযুক্ত ব্যক্তি। তেওঁ কয় যে এন ডি এ মিত্ৰজোঁট বাধ্যবাধকতা নহয়, বৰং আমাৰ প্ৰতিশ্ৰুতিহে। কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহ আৰু নীতিন গাডকাৰীয়ে প্ৰস্তাৱটোৰ প্ৰতি সমৰ্থন আগবঢ়ায়। প্ৰস্তাৱটোৰ প্ৰতি সমৰ্থন আগবঢ়াই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে এয়া অকল এন ডি এ সংসদীয় দলৰ বৈঠকত উপস্থিত থকা নেতাসকলৰে নহয়, বৰং দেশৰ 140 কোটি জনসাধাৰণৰ আকাংক্ষা। আনহাতে বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে দেশক সমৃদ্ধিশালী আৰু মহা শক্তিৰূপে গঢ়ি তোলাৰ বাবে সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰি আহিছে। তেলেগু দেশম পাৰ্টীৰ মুৰববী চন্দ্ৰবাবু নাইডুৱে কয় যে এন ডি এ চৰকাৰে নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত বিগত 10 বছৰত ভালেমান গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে। এই সময়ছোৱাত দেশ চমকপ্ৰদ প্ৰগতি আৰু পৰিৱৰ্তনৰ সাক্ষী হৈছে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰী মোদীৰ প্ৰতি সমৰ্থন আগবঢ়াই বিহাৰৰ মুখ্যমন্ত্ৰী তথা জে ডি ইউৰ সভাপতি নীতিশ কুমাৰে কয় যে আমি সকলো ঐক্যবদ্ধ হোৱাটো ভাল কথা আৰু আমি সকলোৱে এতিয়া নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কাম কৰি যাম। এই উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এন ডি এ ক্ষমতাৰ বাবে একগোট হোৱা ৰাজনৈতিক দলৰ এটা গোট নহয়, বৰং ৰাষ্ট্ৰ প্ৰথম নীতিৰে কাম কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ এটা মিত্ৰজোঁট। দেশৰ ইতিহাসত এন ডি এ সবাতোকৈ সফল মিত্ৰজোঁট বুলি অভিহিত কৰি শ্ৰীমোদীয়ে কয় যে সকলো সিদ্ধান্তৰ ক্ষেত্ৰত সহমতত উপনীত হোৱাই আমাৰ লক্ষ্য। বৈঠকত বিজেপিৰ সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেল, অনুৰাগ সিং ঠাকুৰ, এছ জে পি আইৰ মুৰববী চিৰাগ পাছোৱান, এন চি পিৰ নেতা অজিত পাৱাৰ, আৰ এল ডিৰ মুৰববী জয়ন্ত চৌধুৰী, জনসেনাৰ মুৰববী পৱন কল্যাণ, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে, মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী মোহন যাদৱ, গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত আদি উপস্থিত আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে আৰু চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰে। ৰাষ্ট্ৰপতি ভৱনৰ বাহিৰত শ্ৰীমোদীয়ে কয় যে এন ডি এ এখন শক্তিশালী, সুস্থিৰ আৰু বিকাশমুখী চৰকাৰ গঠন কৰিব। তেওঁ কয় যে জনসাধাৰণে এন ডি এ চৰকাৰক আৰু এটা সুযোগ দিছে আৰু 18 লোকসভাত নতুন আৰু যুৱ শক্তিৰ ভৱন। শ্ৰীমোদীয়ে কয় যে তেওঁ চৰকাৰে দেশৰ জনসাধাৰণৰ আশা আকাংক্ষা পূৰণ কৰিব। তেওঁ লগতে সুস্থিৰ চৰকাৰ দেশ, অৰ্থব্যৱস্থা আৰু যুৱ প্ৰজন্মৰ বাবে লাভদায়ক হিচাপে প্ৰমাণিত হ'ব বুলি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এন ডি এ নেতা হিচাপে বাছনি লাভ কৰাৰ পাছতে আজি বিজেপিৰ প্ৰবীণ নেতা লালকৃষ্ণ আদৱানী আৰু মুৰলী মনোহৰ যোশীক সাক্ষাৎ কৰে আৰু নেতা দুগৰাকীৰ আশীষ লয়। শ্ৰীমোদীয়ে লগতে প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দক তেওঁৰ নতুন দিল্লীৰ বাসগৃহত দেখা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে তেওঁৰ জীৱনৰ প্ৰতিটো ক্ষণ ডঃ বাবা চাহেব আম্বেদকাৰৰ প্ৰণোদিত সংবিধানৰ মহান প্ৰমূল্যৰাজি অক্ষুণ্ণ ৰখাৰ নামত উৎসৰ্গিত। শ্ৰীমোদীয়ে সামাজিক মাধ্যমযোগে আজি কয় যে একমাত্ৰ সংবিধানৰ বাবে তেওঁৰ নিচিনা দুখীয়া আৰু অনগ্ৰসৰ পৰিয়ালত জন্মগ্ৰহণ কৰা এজন লোকেও দেশৰ প্ৰতি সেৱা আগবঢ়াবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে সংবিধানে দেশৰ কোটি কোটি জনসাধাৰণক আশা, শক্তি আৰু মৰ্যাদা প্ৰদান কৰিছে। মহাত্মা গান্ধী, ছত্ৰপতি শিৱাজী মহাৰাজ আৰু ডঃ ভীমৰাও ৰামজী আম্বেদকাৰৰ প্ৰতিমূৰ্তি সংসদ ভৱন চৌহদৰ মূল স্থানৰ পৰা আন ঠাইলৈ স্থানান্তৰিত কৰাৰ বাবে চৰকাৰে লোৱা পদক্ষেপক সমালোচনা কৰিছে। নতুন দিল্লীত আজি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কংগ্ৰেছ দলৰ নেতা পৱন খেৰাই কয় যে দেশবাসীয়ে এই মহান নেতাগৰাকীৰ প্ৰতিমূৰ্তি স্থানান্তৰিত কৰাৰ আঁৰৰ প্ৰকৃত অভিপ্ৰায় জানিব বিচাৰিছে। তেওঁ কয় যে চৰকাৰে এই বিষয়ে সংসদৰ ভিতৰত আৰু বাহিৰত উত্তৰ দিব লাগিব। অৱশ্যে লোকসভা সচিবালয়ে মহান নেতাকেইগৰাকীৰ প্ৰতিমূৰ্তি স্থানান্তৰিত কৰাৰ অভিযোগ খণ্ডন কৰি কৈছে যে এই প্ৰতিমূৰ্তিসমূহ সংসদ ভৱনৰ চৌহদৰ পৰা আঁতৰ কৰা হোৱা নাই। সচিবালয়ে কৈছে যে নেতাকেইগৰাকীৰ প্ৰতিমূৰ্তিসমূহ সুপৰিকল্পিতভাৱে আৰু সন্মান সহকাৰে সংসদ ভৱন চৌহদৰ ভিতৰত স্থাপন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে আয়োজিত ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ আৰু প্ৰৱেশ পৰীক্ষা নীটৰ ক্ষেত্ৰত অনিয়ম হোৱা বুলি উঠা অভিযোগৰ এটা উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনাইছে। শ্ৰীখাৰ্গেই আজি সামাজিক মাধ্যমৰ এটা পোষ্টযোগে কয় যে উচ্চতম ন্যায়ালয়ৰ তত্বাৱধানত বিষয়টোৰ এটা উচ্চ পৰ্যায়ৰ তদন্ত হোৱা উচিত। তেওঁ কয় যে প্ৰশ্নকাকত ফাদিল, জালিয়াতি আৰু দুৰ্নীতি নীটকে ধৰি ভালেমান পৰীক্ষাৰ অবিচ্ছেদ্য অংশ হৈ পৰিছে। তেওঁ পৰীক্ষাৰ ক্ষেত্ৰত হোৱা এনে অনিয়মৰ বাবে চৰকাৰক দোষাৰোপ কৰিছে। চৰকাৰে যোৱা নিশাৰে পৰা আইন শৃংখলা পৰিস্থিতিৰ অৱনতি ঘটাৰ পৰিপ্ৰেক্ষিতত মণিপুৰৰ সীমান্তৱৰ্তী জিৰিবামত সান্ধ্য আইন জাৰি কৰিছে। পামলে বুলি যোৱা এগৰাকী ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পাছৰে পৰা অঞ্চলটোৰ পৰিস্থিতি বেয়া পিনে ঢাল খাইছে। ইয়াৰ উপৰি একাংশ দুৰ্বৃত্তই যোৱা নিশা দুটা ভিন ভিন সম্প্ৰদায়ৰ কেইটামান বাসগৃহ জ্বলাই দিয়ে। জিলা প্ৰশাসনে আজি পুৱাৰে পৰা অঞ্চলটোত সান্ধ্য আইন জাৰি কৰিছে আৰু সুৰক্ষা বাহিনী আৰু জিলা পৰ্যায়ৰ বিষয়াসকলক ধনজনক ৰক্ষা কৰিবলৈ নিৰ্দেশ দিছে। সুৰক্ষা বাহিনীয়ে চহৰখনৰ হিংসা পৱন এলেকাৰ লোকসকলক সুৰক্ষিত স্থানলৈ আঁতৰাই নিছে। কানাডাৰ আজি নিউয়ৰ্কত হবলগীয়া টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আয়াৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত আৰম্ভ হ'ব। আনহাতে কাইলৈ পুৱা 5 বজাত হবলগীয়া আন এখন খেলত আফগানিস্তান আৰু নিউজিলেণ্ড মুখামুখি হ'ব। ফ্ৰান্সৰ পেৰিছত আজি ফ্ৰেন্স অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ছেমি ফাইনেল খেলখন অনুষ্ঠিত হ'ব। প্ৰথমখন ছেমি ফাইনেলত ক্ৰিকেটখনৰ স্পেইনৰ কাৰ্লোছ আলকাৰাছ গাৰ্ফিয়া, দ্বিতীয় বাছনিৰ ইটালীৰ জেনি চিনাৰৰ মুখামুখি হ'ব। আনহাতে দ্বিতীয়খন ছেমি ফাইনেলত চতুৰ্থ বাছনিৰ জাৰ্মনীৰ আলেকজেণ্ডাৰ জেভৰেট, সপ্তম বাছনিৰ নৰৱেৰ কেস্পাৰ ৰুডৰ মাজত অনুষ্ঠিত হ'ব। আনহাতে কাইলৈ হ'বলগীয়া মহিলাৰ ছিংগলছৰ ফাইনেলত শীৰ্ষ বাছনিৰ পোলেণ্ডৰ ইগা স্বিয়াটেকে ইটালীৰ জেচমিন পাউলিনৰ বিৰুদ্ধে খেলিব। ইফালে দ্বিতীয় বাছনিৰ ভাৰতৰ ৰোহন বোপান্না আৰু অষ্ট্ৰেলিয়াৰ মেথিউ এবডেনৰ যুটীটো প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। যুটীটোৱে পুৰুষৰ ডাবলছৰ ছেমি ফাইনেলত ইটালীৰ ছাইমন বোল্লেলি আৰু আন্দ্ৰে বামছুৰেৰ হাতত 5-7, 6-2, 2-6 পোনপটীয়া ছেটত পৰাস্ত হয়। বিদেশ পৰিক্ৰমা মন্ত্ৰালয়ে কৈছে যে ৰাছিয়াৰ ভেলিকি নভগৰদত থকা ইয়াৰোস্লাভ দ্য ভাইচ নভগৰদ ষ্টেট ইউনিভাৰ্চিটিত পঢ়ি থকা 4গৰাকী ভাৰতীয় শিক্ষাৰ্থী বলখোভ নৈত ডুব যায়। মন্ত্ৰালয়ে এটা বিবৃতিত কৈছে যে আন এগৰাকী ভাৰতীয় শিক্ষাৰ্থীক উদ্ধাৰ কৰা হৈছে আৰু বৰ্তমান চিকিৎসা প্ৰদান কৰি থকা হৈছে। ছেইণ্ট পিটাৰ্ছবাৰ্গত থকা ভাৰতীয় দূতাবাসে বিশ্ববিদ্যালয়খনৰ লগত যোগাযোগ অব্যাহত ৰাখিছে আৰু সম্ভাৱ্য সকলো সুবিধা আগবঢ়োৱা হৈছে। স্থানীয় জৰুৰীকালীন সেৱাই এতিয়ালৈকে 2গৰাকী শিক্ষাৰ্থীৰ মৃতদেহ উদ্ধাৰ কৰিছে। মন্ত্ৰালয়ে শিক্ষাৰ্থীকেইগৰাকীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে আৰু কৈছে যে নিৰুদ্দিষ্ট 2গৰাকী শিক্ষাৰ্থীৰ উদ্ধাৰ অভিযান অব্যাহত আছে। উল্লেখযোগ্য যে এই ঘটনাৰ ভুক্তভোগী শিক্ষাৰ্থীকেইগৰাকী মহাৰাষ্ট্ৰৰ জলগাঁও জিলাৰ নিবাসী। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ একেৰাহে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে আৰু চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰিছে। প্ৰধানমন্ত্ৰী মোদীয়ে কৈছে যে তেওঁৰ জীৱনৰ প্ৰতিটো ক্ষণ ডঃ বাবা চাহেব আম্বেদকাৰ প্ৰণোদিত সংবিধানৰ মহান মূল্যৰাজি অক্ষুন্ন ৰখাৰ নামত উৎসৰ্গিত। কংগ্ৰেছে মহামা গান্ধী, ছত্ৰপতি শিৱাজী মহাৰাজ আৰু ডঃ ভীমৰাও ৰামজী আম্বেদকাৰৰ প্ৰতিমূৰ্তি সংসদ ভৱন চৌহদৰ মূল স্থানৰ পৰা আন ঠাইলৈ স্থানান্তৰিত কৰাৰ বাবে চৰকাৰে লোৱা পদক্ষেপক সমালোচনা কৰিছে।